قل هل تربصون بنا إلا إحدى الحسنيين ونحن نتربص بكم أن يصيبكم الله بعذاب من عنده أو بأيدينا فتربصوا إنا معكم متربصون
كوا তোমালোকে কেবল আমাৰ বাবে দুটা কল্যাণৰ পৰা যিকোনো এটাৰ অপেক্ষা কৰি আছা আৰু আমি প্ৰতীক্ষা কৰি আছো যে আল্লাহে তোমালোকক তেওঁৰ নিজৰ ফালৰ পৰা অথবা আমাৰ হতুৱাই শাস্তি প্ৰদান কৰিব এতেকে তোমালোকে প্ৰতীক্ষা কৰা আমিও তোমালোকৰ লগত প্ৰতীক্ষা কৰি আছোঁ